আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে পুনৰ আপোনালোকক লগ পাই অতিশয় আনন্দিত হৈছোঁ। আপুনি যে দহুবন কাটি কৰি ৰেডিঅ'টো পকাই আমাৰ এই অনুষ্ঠান শুনিবলৈ আগ্ৰহ দেখুৱালে, তাৰ দ্বাৰা আচলতে কি প্ৰমাণ হ'ল জানেনে প্ৰিয় শ্ৰোতা? তাৰ দ্বাৰা এই কথা প্ৰমাণ হ'ল যে আপুনি ঈশ্বৰৰ বাক্য শুনি ভাল পায়, ঈশ্বৰৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা ভক্তি আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনাটো আপোনাৰ বোধকৰো মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ, ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছোঁ আপোনাৰ মনত আছেনে? আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? এইখনেই হৈছে বাইবেলৰ একেবাৰে শেষৰখন পুস্তক। আমি ইতিমধ্যে এই প্ৰকাশিত বাক্য পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়ালোঁ। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। সকলো গৌৰৱ প্ৰশংসা তুমিয়েই পাবৰ যোগ্য, এই বিশ্বব্ৰহ্মাণ্ডৰ তুমিয়েই গৰাকী। তোমাৰ আগত আমি অতি নগণ্য, আমাৰ একো নাই যাৰে আমি তোমাক সন্তুষ্ট কৰিব পাৰোঁ। তুমি পবিত্ৰ, আমি অপবিত্ৰ, কিন্তু প্ৰভু তোমাক অশেষ ধন্যবাদ, কিয়নো আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালা। আজি তেওঁত বিশ্বাস কৰি আমি সাহেৰে সৈতে তোমাৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ আহিব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। এতিয়া প্ৰভু, আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো, তুমি আমাক শিকোৱা, বুজোৱা, আমাক বিশেষভাৱে কথা কোৱা, আমাৰ আগত নিজকে প্ৰকাশ কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱন আশীৰ্বাদপূৰ্ণ কৰি তোলা, তেওঁলোকৰ হৃদয় সৰগীয় শান্তি আনন্দেৰে উপচাই দিয়া, তেওঁলোকৰ জীৱন সফল কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা জীৱিত প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত পালোঁ থুৱাতিৰাত থকা খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতি প্ৰভু যীশুখ্ৰীষ্টই কোৱা কথা। ইয়াত আমি মুঠতে সাতোটা মণ্ডলীৰ কথা পাওঁ, আৰু এই সাতটা মণ্ডলী সেই সময়ত আছিল। সেই স্থানীয় মণ্ডলীকেইটাৰ অৱস্থা বেলেগ বেলেগ আছিল, আৰু প্ৰত্যেকটো মণ্ডলীৰ প্ৰতি প্ৰভু যীশুখ্ৰীষ্টই কিবা কিবি ক'বলগীয়া কথা আছিল, প্ৰশংসা কৰিবলগীয়া বিষয়ো আছিল আৰু সমালোচনা কৰিবলগীয়া বিষয়ো আছিল। সেই সাতটা মণ্ডলীয়ে কিন্তু খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাসৰ সাতটা যুগৰ মণ্ডলীৰ কথাও বুজায়। থুৱাতিৰাৰ মণ্ডলীয়ে বুজায় অন্ধকাৰ যুগৰ মণ্ডলীক। আজি আমি তিনি নম্বৰ অধ্যায়ৰ পৰা অধ্যয়ন কৰোঁতে পাম সাৰ্দিত থকা মণ্ডলীৰ কথা। এই সাৰ্দিত থকা মণ্ডলীয়ে আচলতে বুজায় 1517 চনৰ পৰা প্ৰায় 1800 চনমানলৈকে থকা প্ৰতিষ্ঠান মণ্ডলীক। আমি ভাবোঁ এই সময়ছোৱা আৰম্ভ হৈছিল মাৰ্টিন লুথাৰে জাৰ্মান দেশত উইটেনবাৰ্গ নামৰ চেপেলত 95টা বিশেষ বক্তব্য গজাল মাৰি আঁৰি দিয়াৰ সময়ৰ পৰা। সেই সংস্কাৰ আন্দোলনৰ যোগেদিয়েই এই বিশেষ যুগটোৰ আৰম্ভণি ঘটিছিল, আৰু তাৰেই ফলশ্ৰুতি আছিল মিছনেৰী মণ্ডলীৰ যুগ। চাৰ্দি আছিল লিডিয়া নামৰ ৰাজ্যখনৰ ৰাজধানী। ই আছিল এছিয়া মাইনৰৰ এখন বিখ্যাত আৰু গুৰুত্বপূৰ্ণ ঠাই। ই সমুদ্ৰ তীৰৰ পৰা আঁতৰত এখন ওখ মালভূমিত অৱস্থিত আছিল। এই নগৰৰ তিনিফালে আছিল ওখ মসৃণ শিলৰ প্ৰাচীৰ, কোনেও বগাই উঠিব নোৱাৰা ধৰণৰ শিলৰ প্ৰাচীৰ। সেই নগৰখন সৰু আছিল, গতিকে ব্যৱসায় বাণিজ্য বাঢ়ি যোৱাৰ লগে লগে ঠাইৰ নাটনি হ'ল আৰু নিম্নভূমিত নগৰখন প্ৰসাৰিত হৈ যাব ধৰিলে। পুৰণা নগৰখনৰ পশ্চিম দিশে নিম্নভূমিত চহৰখন নতুনকৈ গঢ়ি উঠিল। আচলতে সাৰ্দি এখন জজা নগৰৰ নিচিনা, দুখন ঠাই লগ হৈ এখন ঠাই বুলি জনাজাত হ'ল। কাৰ্পেটৰ উদ্যোগৰ কাৰণে বিখ্যাত হৈ পৰিছিল এই সাৰ্দি নগৰখন, আৰু এই নগৰখন অতি সম্পত্তিশালী বুলি বিখ্যাত আছিল। ইয়াতেই প্ৰথমতে মুদ্ৰাৰ প্ৰচলন হৈছিল। ইয়াৰ শেষৰজন ৰজা আছিল ক্ৰোয়েছাছ, আৰু তেওঁক কুৰছ ৰজাই বন্দী কৰিছিল। তেওঁক পৃথিৱীৰ ভিতৰতে চহকী মানুহ বুলি জনা গৈছিল। সাৰ্দি পাৰ্চিবিলাকে, তাৰ পাছত আলেকজেণ্ডাৰে, তাৰ পাছত মহাবীৰ এণ্টিয়কাছে, আৰু অৱশেষত গৈ ৰোমিয়াসকলে শাসন কৰিছিল। কিন্তু টিবেৰিয়াছৰ দিনত এটা প্ৰচণ্ড ভূমিকম্পই এই নগৰ ধ্বংস কৰিছিল। বিভিন্ন দেৱ দেৱীৰ মন্দিৰৰ ভগ্ন অৱশেষ এই ঠাইত আজিও দেখিবলৈ পোৱা যায়। আৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদি লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিম প্ৰকাশিত বাক্য তৃতীয় অধ্যায় প্ৰথম পদ। আৰু সাৰ্দিত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনাৰ ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা আছে তেওঁ এই কথা কয়, তোমাৰ কৰ্ম মই জানো যে তুমি নাম মাথোন জীয়াই আছা কিন্তু মৰা। যিজনাৰ ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা আছে তেওঁ এই কথা কয়, প্ৰভু যীশুৱে চাৰ্ডিত থকা মণ্ডলীৰ আগত নিজকে চিনাকি দিছে তেওঁৰ হাতত ঈশ্বৰৰ সাতোটা আত্মা থকা বুলি। অৰ্থাৎ প্ৰভু যীশুৱেই এই পৃথিৱীলৈ পবিত্ৰ আত্মা পঠিয়াই দিছিল। আমি ইতিমধ্যেই কৈছো যে চাৰ্ডিত থকা মণ্ডলীয়ে আচলতে বুজায় প্ৰতিষ্ঠান গীৰ্জাক। প্ৰিয় শ্ৰোতা, আজি প্ৰতিষ্ঠান গীৰ্জাক প্ৰয়োজন হৈছে ঈশ্বৰৰ আত্মাৰ কাৰ্য। আমি ভাবোঁ ভাল পদ্ধতি, ভাল আঁচনি, ভাল আহিলা, সঁজুলি হলেই আমি সকলোতে সফল হ'ব পাৰোঁ। খ্ৰীষ্টীয় বিশ্বাসীসকলক কিবাকিবি ছেমিনাৰ পাতি, প্ৰশিক্ষণ দি, আধুনিক কথা কিছুমান শিকালেই সকলো ঠিক ঠাক হ'ব বুলি আমি ভাবি থাকোঁ। আমাৰ সকলো সমস্যা দূৰ হ'ব বুলি আমি ভাবোঁ। কিন্তু আচলতে আমাক প্ৰয়োজন প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ সহভাগিতা, তেওঁৰে সৈতে ব্যক্তিগত সম্বন্ধ। আৰু একমাত্ৰ পবিত্ৰ আত্মাইহে প্ৰভু যীশুক আমাৰ বাবে অধিক ওচৰ, অধিক বাস্তৱ কৰি তুলিব পাৰে। এই কথাটো আজিৰ মণ্ডলীত যথেষ্ট প্ৰয়োজন। মণ্ডলীৰ অন্ধকাৰ যুগৰ সময়তো পবিত্ৰ আত্মাই এই পৃথিৱীত কাৰ্য কৰি আছিল। তেওঁ মাৰ্টিন লুথাৰ, জন কেলভিন, জন নক্স আদি অনেক লোকৰ হৃদয়ত কাৰ্য কৰি আছিল। তোমাৰ কৰ্ম মই জানো, এয়া প্ৰভু যীশুৱে চাৰ্ডি মণ্ডলীৰ প্ৰতি কোৱা প্ৰশংসামূলক কথা। আমি এই কথা জানো যে প্ৰতিষ্ঠান মণ্ডলীয়ে অতি প্ৰশংসনীয় কাম কৰিছিল। বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি পৰিগণিত হোৱা কথাটো অতি স্পষ্টভাৱে উপস্থাপন কৰিছিল, আৰু এই বিশ্বাসেই আমাৰ জীৱনত কৰ্ম উৎপন্ন কৰে। তুমি নাম মাথোন জীয়াই আছা কিন্তু মৰা, এই কথাটো অপ্ৰিয় হলেও সত্য। আজি অনেক খ্ৰীষ্টীয় মণ্ডলীয়ে নামতহে নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়ে, কিন্তু আচলতে বিশ্বাসত মৰা। এনেকুৱা বেছিভাগ মণ্ডলীয়েই গতানুগতিকতা, নীতি নিয়ম পালন আদিহে কৰি থাকে। ধুনীয়া ধুনীয়া গীৰ্জাঘৰো সজায়, দেওবাৰে দলে দলে মানুহো আহে, হয়তো সভ্যসভ্যাৰ সংখ্যা দিনে দিনে বাঢ়িও গৈ আছে। কিন্তু সপ্তাহৰ মাজভাগত কৰা প্ৰাৰ্থনা গীৰ্জালৈ মানুহ নাহে। প্ৰকৃততে যেতিয়া ঈশ্বৰৰ বাক্য আলোচনা কৰা হয় তেতিয়া মানুহৰ সংখ্যা একেবাৰে কমি যায়। তুমি নাম মাথোন জীয়াই আছা কিন্তু মৰা, এৰা। আধুনিক খ্ৰীষ্টিয়ান সমাজৰ প্ৰতি এই সমালোচনামূলক মন্তব্য কৰিছে প্ৰভু যীশুৱে, আৰু এই কথাটো অপ্ৰিয় হলেও সত্য। এই কথা মনত ৰাখি আমি সাৱধান হোৱা উচিত, নিজকে পৰীক্ষা কৰি চোৱা উচিত। আমি এই কথাও মনত ৰখা উচিত যে প্ৰতিষ্ঠান মণ্ডলীৰ যেতিয়া আৰম্ভণি হ'ল তেতিয়া হেৰাই যাব ধৰা বা লুকাই পৰা আটাইবোৰ খ্ৰীষ্টীয় তত্ত্ব এই মণ্ডলীয়ে পোহৰলৈ আনিব পৰা নাছিল। বিশেষকৈ পৰিত্ৰাণ সম্বন্ধীয় তত্ত্বহে এই মণ্ডলীয়ে জল জল পটপটকৈ পোহৰলৈ আনিছিল। কিন্তু কিছুমান তত্ত্ব এতিয়াহে ভালদৰে প্ৰকাশ পাই উঠিব ধৰিছে, যেনে ধৰক প্ৰভু যীশুৰ পুনৰ আগমন সম্বন্ধীয় তত্ত্ব, ভাৱবাণী বিষয়ক কথা ইত্যাদি। এতিয়া দুই নম্বৰ পদটো পঢ়ি দিম। জাগ্ৰত হোৱা আৰু অৱশিষ্ট যি যি মৃতপ্ৰায় হ'ল তাক সুস্থিৰ কৰা, কিয়নো মোৰ ঈশ্বৰৰ সাক্ষাতে তোমাৰ কৰ্ম সিদ্ধ হোৱা নাপালো। এয়া প্ৰভু যীশুৱে কৰা দ্বিতীয়টো সমালোচনামূলক মন্তব্য, আৰু এই কথাখিনি সেই সময়ৰ চাৰ্ডি মণ্ডলীৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য। চাৰ্ডি আছিল পাহাৰৰ ওপৰত অৱস্থিত। এই নগৰৰ দুৱাৰ আছিল দক্ষিণৰ পিনে, আৰু সেই সময়ত সেই নগৰত সোমোৱাৰ সেইটোৱেই একমাত্ৰ বাট আছিল। গতিকে নগৰখন পহৰা দিবলৈ হ'লে সেই দুৱাৰ মুখতে পহৰা দিলেই যথেষ্ট। কিন্তু তেওঁলোকে এনেদৰে সেই একমাত্ৰ বাটটো পহৰা দিয়েই নিৰাপদ অনুভৱ কৰি থকাৰ সুযোগ লৈ দুবাৰো শত্ৰুৱে পাহাৰৰ পিনৰ পৰা আহি তেওঁলোকৰ নগৰ আক্ৰমণ কৰিছিল। খ্ৰীষ্টপূৰ্ব 549 চনত কুৰছ ৰজাৰ মাদিয়া সৈন্যবোৰে আৰু খ্ৰীষ্টপূৰ্ব 218 চনত মহাবীৰ এণ্টিয়কাছে এনেদৰেই চাৰ্ডি নগৰখন আক্ৰমণ কৰি পৰাস্ত কৰিছিল। অৰ্থাৎ তেওঁলোকে ঠিকমতে পহৰা নিদিয়া কাৰণেই এনেদৰে শত্ৰুৰ হাতত পৰাস্ত হ'বলগা হৈছিল। প্ৰভু যীশুৱে চাৰ্ডিৰ মণ্ডলীৰ প্ৰতি আচলতে এইবুলি কৈছে, তোমালোক সাৰ পাই থাকি সজাগ হৈ পহৰা দিয়া। চাৰ্ডিৰ লোকসকলে আচলতে ইতিমধ্যে দুবাৰ এনেদৰে টোপনিত থাকি ঠগ খাবলগীয়া হৈছিল, গতিকে এইটো তেওঁলোকৰ বাবে লাজৰ কথা যেন হৈছিল। প্ৰভু যীশুৱে খ্ৰীষ্টীয় মণ্ডলীক কৈছে, তোমালোক টোপনি নাযাবা। আজিৰ আধুনিক যুগৰ খ্ৰীষ্টীয় মণ্ডলীয়ে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ কথাটোৰ পৰা প্ৰায়েই মুখ ঘূৰাই থাকে, বিষয়টো পাহৰি থাকিব বিচাৰে। বহুতো লোকে আকৌ প্ৰভু যীশুৰ হ'বলগীয়া দ্বিতীয় আগমনৰ আগতে পৃথিৱীত কিবা কিবি ঘটিব লাগিব বুলিহে বেছি মূৰ ঘমাই থাকে। কিন্তু প্ৰভু যীশুৰ দ্বিতীয় আগমন যে হ'বই সেই কথাটো বেছি মনলৈ আনিব নোখোজে। প্ৰভু যীশু যে আহিব অচিৰেই সেই কথা আমি মনত ৰখা উচিত। প্ৰভু যীশুনো কোনদিনা আহিব সেই কথাটো আমি কোনেও ক'ব নোৱাৰোঁ, কাৰণ সঠিক দিন তাৰিখ তেওঁ আমাক জনাই দিয়া নাই। হয়তো তেওঁ অহাকালিও আহিব পাৰে, নহ'লে এশ বছৰ পাছতো আহিব পাৰে, কিন্তু তেওঁ যে আহিব অচিৰেই আহিব সেই কথা আমি মনত ৰখা উচিত। চাৰ্ডিৰ লোকসকলে শত্ৰু কেতিয়া আহিব জনা নাছিল, তেওঁলোক সাজু হৈ থকা নাছিল, সেইবাবে শত্ৰুৰ হাতত পৰাস্ত হ'ব লগা হৈছিল। ঠিক একেদৰে প্ৰভু যীশুনো কেতিয়া আহিব সেই কথাও আমি নাজানো, কিন্তু আমি সাজু হৈ থাকিব লাগে। প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যাবহি, আৰু তাকে কৰিবলৈ তেওঁ যিকোনো সময়তে আহি যাব পাৰে। এই কথাটো মনত ৰাখি খ্ৰীষ্টীয় মণ্ডলী অনবৰতে সাজু হৈ থকা উচিত। আমাক দিন তাৰিখ জনাই দিয়া হোৱা নাই যাতে আমি অনবৰতেই সাজু হৈ থাকোঁ। আৰু পৰমধন্য আশা সিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আৱিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ, সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। তিত দ্বিতীয় অধ্যায় তেৰ পদ। সঠিক সময় জানিলে আমি সেই সময়ত সাজু হোৱাৰ সুবিধা পাম, কিন্তু সঠিক সময় নাজানিলে আমি অনবৰতে সাজু হৈ থাকিব লাগে। প্ৰভু যীশুৱে প্ৰতিষ্ঠান মণ্ডলীক জনাই দিছে তেওঁৰ আগমনৰ বাবে অনবৰতে সাজু হৈ থাকিবলৈ, কিয়নো মোৰ ঈশ্বৰৰ সাক্ষাতে তোমাৰ কৰ্ম সিদ্ধ হোৱা নাপালো। প্ৰতিষ্ঠান্ত আন্দোলনে ঈশ্বৰৰ বাক্যৰ যি প্ৰাপ্য স্থান সেই স্থান পুনৰুদ্ধাৰ কৰিছিল। মানুহ যে স্বভাৱতে পাপী, কোনো মানুহেই যে নিজকে নিজে উদ্ধাৰ কৰিব নোৱাৰে, আৰু মানুহে যে প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি পিতৃ ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণৰূপে ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰে, সেইবোৰ কথা গুৰুত্ব সহকাৰে উপস্থাপন কৰিছিল। কিন্তু তথাপি বহুতো কথা নকৰাকৈ ৰৈ গৈছিল। এই প্ৰতিষ্ঠান্ত আন্দোলনে খ্ৰীষ্টীয় মণ্ডলীক পাচনীসকলৰ দিনৰ মণ্ডলীৰ অৱস্থালৈ উভতাই নিব পৰা নাছিল। তিনি নম্বৰ পদটো পাঠ কৰি দিম। এতেকে তুমি কেনেকৈ গ্ৰহণ কৰিলা আৰু শুনিলা, তাক সোঁৱৰণ কৰি পালন কৰা আৰু মন পালতোৱা, কাৰণ তুমি যদি জাগ্ৰত নোহোৱা তেন্তে মই চোৰৰ নিচিনাকৈ যাম, আৰু কোন পৰত তোমাৰ তাত উপস্থিত হ'ম তাক তুমি নাজানিবা। এতেকে তুমি কেনেকৈ গ্ৰহণ কৰিলা আৰু শুনিলা, তাক সোঁৱৰণ কৰি পালন কৰা আৰু মন পালতোৱা। এই কথাটো আধুনিক মণ্ডলীয়ে মন কৰা উচিত। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসৰ লগত আজি উপৰুৱা বহুত কিবাকিবি কথা যোগ দিয়া আমি দেখিবলৈ পাওঁ, বহুতো কথা ৰহন শনা আমি দেখা পাওঁ। কিন্তু প্ৰভু যীশুৰ প্ৰকৃত শিক্ষা বাইবেলত যেনেদৰে আছে তেনেদৰেই আমি বিশ্বাস কৰিব লাগে, আনকো শিকাব লাগে, আৰু আমাৰ ভুলৰ বাবে মন পালন কৰিব লাগে। পাচনীসকলৰ দিনত খ্ৰীষ্টীয় মণ্ডলীয়ে যি বিশ্বাস কৰিছিল সেই বিশ্বাসলৈ ঘূৰি যাবলৈ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে হাবিয়াস কৰিব লাগিব, আৰু যদিহে প্ৰকৃত বিশ্বাসৰ পৰা ফালৰি কাটি গৈছে তেন্তে মন পালন কৰি ঘূৰি আহিব লাগিব। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা তেন্তে মই চোৰৰ নিচিনাকৈ যাম, আৰু কোন পৰত তোমাৰ তাত উপস্থিত হ'ম তাক তুমি নাজানিবা। প্ৰভু যীশু কেতিয়া আহিব কোনেও নাজানে, চোৰ কেতিয়া আহিব কোনেও নজনাৰ নিচিনাকৈ প্ৰভু যীশুৰ আগমনৰ সময় কোনেও নাজানে, কিন্তু তেওঁ আহিবই, সেইবাবেই আমাক অনবৰতে সাজু হৈ থাকিবলৈ কোৱা হৈছে। এতিয়া 4 নম্বৰ পদটো পঢ়িম। কিন্তু যিবিলাকে নিজ বস্ত্ৰ মলিন নকৰিলে, চাৰ্দিত তোমাৰ এনে কিছুমান নাম আছে, তেওঁবিলাকে বগা বস্ত্ৰেৰে মোৰে সৈতে অহা যোৱা কৰিব, কিয়নো তেওঁবিলাক যোগ্য পাত্ৰ। চাৰ্দিত থকা খ্ৰীষ্টীয় মণ্ডলীৰ মাজৰ কিছুমান লোক কিন্তু বিশ্বাসত কৰ্মত ঠিকে আছিল। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী আচলতে সদায় সংখ্যালঘিষ্ঠ। প্ৰভু যীশুৱে এইবুলি কৈছিল, হে তাকৰ জাতি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে। লোকে লিখা শুভবাৰ্তা 12:32। প্ৰকৃততে প্ৰভু যীশুক ভয় ভক্তি কৰি চলা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ সংখ্যা কম, কিন্তু প্ৰতিটো খ্ৰীষ্টীয় মণ্ডলীতেই এনেকুৱা মানুহ আছে, প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী আছে, প্ৰকৃত বাধ্যতাপূৰ্ণ খ্ৰীষ্টীয় জীৱন কটোৱা লোক আছে। এনেকুৱা লোকে জাগতিকতাত লিপ্ত হৈ নিজৰ আত্মিক জীৱন কলুষিত নকৰে। এনেকুৱা বহুতো লোক তেতিয়াও আছিল, এতিয়াও আছে। 5 নম্বৰ পদটো পাঠ কৰি দিছো, যিজনে জয় কৰে তেওঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ'ব, আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম নুগুচাম, কিন্তু মোৰ পিতৃৰ সাক্ষাতে আৰু তেওঁৰ দূতবিলাকৰ সাক্ষাতে মই তেওঁৰ নাম স্বীকাৰ কৰিম। যিজনে জয় কৰে, জয় কৰা লোকজনে একমাত্ৰ খ্ৰীষ্টৰ বহুমূলীয়া তেজৰ বলতহে জয় কৰে, নিজৰ শক্তি সামৰ্থ্য বিদ্যা বুদ্ধিৰে নহয়। জীৱন পুস্তকত আমাৰ নাম প্ৰভু যীশুৱে লিখে যেতিয়া আমি তেওঁক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ। কিন্তু জীৱন পুস্তকৰ পৰা আমাৰ নাম আকৌ তেওঁ মচি দিব পাৰে নেকি? এই কথাৰ উত্তৰ আমি দিব খোজা নাই, কিন্তু প্ৰভু যীশুৱেই এনেদৰে কৈছিল, পাঠ কৰি দিছো, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। জোহন 10:27-28। আমাক এই কথাটো বাইবেলত বাৰে বাৰে সোঁৱৰাই দিয়া হৈছে যে প্ৰভু যীশুক প্ৰকৃত অৰ্থত ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত আমি যি পৰিত্ৰাণ লাভ কৰোঁ সেই পৰিত্ৰাণ আমি নেহেৰুৱাওঁ। বাৰু এতিয়া 6 নম্বৰ পদটো পঢ়ি দিম, মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। এৰা, প্ৰভু যীশুৰ কথা আজি আমি মনোযোগ দি শুনি থকা উচিত। পবিত্ৰ আত্মাৰ যোগেদি তেওঁ আমাক কথা কৈ আছে, আজিও তেওঁৰ লিখিত বাক্য বাইবেল শাস্ত্ৰৰ যোগেদি তেওঁ আমাক কথা কৈ আছে আজিও, কিন্তু আমি সেই সকলো কথাৰ প্ৰতি মনোযোগ দি সেই সকলো কথা আত্মিকভাৱে বুজিবলৈ চেষ্টা কৰিব লাগে আৰু আমাৰ জীৱনত কামত লগাবলৈ চেষ্টা কৰিব লাগে। বাইবেলৰ বিষয়ে জানিলে, বাইবেল পঢ়িলে, প্ৰভু যীশুৰ বিষয়ে জানিলে একো লাভ নাই, যদিহে আমি সেই কথা বিশ্বাস কৰি আমাৰ জীৱনত কাৰ্যকৰী নকৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুৰ বাক্যলৈ সঁহাৰি দি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক।
ধন্যবাদ। ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা, ঈশ্বৰ আমাৰ বিচাৰকৰ্তা, তেওঁৰে নাম লোৱা কি ভাবিছা বন্ধু, ভবাৰ কাম না।